এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাটৰ নৱনিৰ্মিত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি, সমাগত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আইন শৃংখলা ৰক্ষা কৰি নিৰ্বাচন সুকলমে পৰিচালনাৰ বাবে কামৰূপ মহানগৰ জিলা দণ্ডাধীশৰ কেতবোৰ নীতি নিৰ্দেশনা জাৰি, নগাঁও চহৰৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তোলাৰ বাবে আজিৰে পৰা চহৰখনত নতুনকৈ চিটি বাছ সেৱা মুকলি আৰু ধুবুৰীৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ সংগমস্থলীত উদ্ধাৰ হোৱা নেতাই ধুবুনীৰ পদচিহ্ন বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ ৰাজ্য চৰকাৰক আহ্বান। ৰাজ্যত সম্প্ৰতি মহিলাসকলৰ মাজত নতুন উদ্দীপনাৰ সৃষ্টি হৈছে আৰু প্ৰতিবছৰে চিকিৎসা বিজ্ঞান আৰু অভিযান্ত্ৰিক শাখাত নামভৰ্তি কৰা ছাত্ৰীৰ সংখ্যা নিৰন্তৰ বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। যোৰহাটৰ নৱনিৰ্মিত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি কৰি আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে আত্মসহায়ক গোটৰ জৰিয়তে 40 লাখ মহিলাক সংগঠিত কৰিবলৈ সমৰ্থ হৈছে আৰু শিক্ষা, কৰ্মসংস্থাপন তথা আত্মনিৰ্ভৰশীলতা আটাইকেইটা দিশতে বিগত 5টা বছৰত নিৰ্ণায়ক সফলতা অৰ্জন কৰিছে। নতুন শিক্ষানীতিৰে পৰিচালিত বিশ্ববিদ্যালয়খনত 17টা বিভাগত 44টা ডিগ্ৰী পাঠ্যক্ৰমৰ সুবিধা আছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
আজি অসম মহিলা বিশ্ববিদ্যালয়ে নাকৰ স্বীকৃতি লাভ কৰিছে। আমাৰ 2020 চনৰ পৰা নতুন শিক্ষানীতি বিশ্ববিদ্যালয়খনে সফলতাৰে ৰূপায়ণ কৰিছে। 17টা বিভাগত 46টা শৈক্ষিক ডিগ্ৰী পাঠ্যক্ৰম পৰিচালনা কৰিছে। বিশ্ববিদ্যালয়খনৰ জীৱনত আজি এটা আনন্দৰ দিন। অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌহদত এই বিশ্ববিদ্যালয়খন আৰম্ভ হৈছিল। আজি ৰাজ্য চৰকাৰে 28,50,00,000 টকা ব্যয় কৰি নিৰ্মাণ কৰা নতুন শৈক্ষিক ভৱনৰ উদ্বোধন কৰাৰ মোৰ সৌভাগ্য হ'ল। বিশ্ববিদ্যালয়খনৰ
আজিৰ অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী ডঃ অনুজ পেগু, অজন্তা নেওগ, বিমল বৰাৰ উপৰি কেইবাগৰাকীও সাংসদ, বিধায়ক আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত গোলাঘাট, যোৰহাট আৰু মাজুলী জিলাৰ 5,958 উদ্যমীৰ মাজত আঁচনিখনৰ প্ৰথম কিস্তিৰ 59 কোটিতকৈ অধিক ধনৰাশি বিতৰণ কৰে। ডঃ শৰ্মাই এই অভিযানৰ অধীনত লখিমপুৰৰ 3,076, ধেমাজিৰ 1,799 উদ্যমীৰ মাজত 48 কোটি টকাৰো অধিক ধন বিতৰণ কৰে। অনাগত সময়ত এই অভিযানৰ দ্বাৰা 10 লাখৰো অধিক উদ্যমীক সামৰি লোৱাৰ পৰিকল্পনাৰ বিষয়েও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই 17 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত যোৰহাট চৰকাৰী আইন মহাবিদ্যালয় উদ্বোধন কৰে। তদুপৰি 9 কোটি টকা ব্যয় সাপেক্ষে গ্ৰাম্য আন্তঃগাঁথনি পুঁজিৰ অধীনত মৰিয়নীৰ চাহ বাগিচা অঞ্চলত নিৰ্মাণ কৰা 2খন আদৰ্শ বিদ্যালয় আৰু মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নতুন ভৱনো তেওঁ মুকলি কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰী লখিমপুৰলৈ গৈছে। ডঃ শৰ্মাই লখিমপুৰত লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰ মুকলি কৰিব। জিলাখনৰ চাবতীৰ লাভলীনা বৰগোহাঁই ক্ৰীড়াক্ষেত্ৰত কিছু সময়ৰ পাছতে মুখ্যমন্ত্ৰীয়ে স্মাৰ্ট LED ষ্ট্ৰীট লাইট ছিষ্টেম, পথ সুৰক্ষা উন্নীতকৰণ প্ৰকল্প, নৰ্থ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয় হিচাপে উন্নীতকৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাম, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰসূতি আৰু শিশু চিকিৎসালয়ৰ উন্নীতকৰণকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। সমাগত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আইন শৃংখলা ৰক্ষা কৰি নিৰ্বাচন সুকলমে পৰিচালনাৰ বাবে কামৰূপ মহানগৰ জিলা দণ্ডাধীশে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি নিৰ্বাচনৰ সময়ছোৱাত জিলাখনত যিকোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ সৰবৰাহ তথা মজুতকৰণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। নিৰ্দেশ জাৰি কৰাৰ 7 দিনৰ ভিতৰত অনুজ্ঞাপত্ৰ থকা সকলো ব্যক্তিয়ে অস্ত্ৰ শস্ত্ৰসমূহ সংশ্লিষ্ট থানাত জমা দিব লাগিব। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ 1 সপ্তাহ পাছলৈ অস্ত্ৰসমূহ থানাত জমা থাকিব। কোনো সংস্থা, প্ৰতিষ্ঠান, বিভাগ নাইবা ব্যক্তিয়ে এই নিৰ্দেশৰ পৰা অব্যাহতি বিচাৰিলে যুক্তিসংগত কাৰণ দৰ্শাই জিলা আয়ুক্তৰ কাৰ্যালয়ত আবেদন দাখিল কৰিব লাগিব। নগাঁও চহৰৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তোলাৰ বাবে আজিৰে পৰা চহৰখনত নতুনকৈ চিটি বাছ সেৱা মুকলি কৰা হৈছে। নেহৰুবালিত আজি এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা পৰিবহণ বিষয়া হিমন্ত বৰা উপস্থিত থাকে। প্ৰথম পৰ্যায়ত জিলা প্ৰশাসন আৰু জিলা পৰিবহণ বিভাগে মুঠ 6খন বাছৰ জৰিয়তে 3টা মুখ্য সংযোগী পথত চিটি বাছৰ সেৱা প্ৰদান কৰিব। প্ৰতিদিনে পুৱা 8 বজাৰ পৰা সন্ধিয়া 7 বজালৈ চিটি বাছ সেৱা উপলব্ধ হ'ব। আপোনালোকে বিয়লিৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা 14 মাৰ্চত শিলচৰ ভ্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাছাৰ জিলা প্ৰশাসনে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কটা, আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, মন্ত্ৰী কৌশিক ৰায় আৰু কৃষ্ণেন্দু পালে আজি প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলী পৰিদৰ্শন কৰে। তেওঁলোকে ৰামনগৰ বাইপাছ এলেকাৰ সভাস্থলী, নিৰাপত্তা ব্যৱস্থা, যান বাহন নিয়ন্ত্ৰণ আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়। ইয়াৰ পাছত কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু মন্ত্ৰী দুগৰাকীৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। ধুবুৰীৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ সংগমস্থলীৰ শিল এচটাত উদ্ধাৰ হোৱা নেতাই ধুবুৰীৰ পদচিহ্ন বিজ্ঞানসন্মত আৰু অত্যাধুনিক ৰূপত সংৰক্ষণ কৰাৰ বাবে খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে ৰাজ্য চৰকাৰক আহান জনাইছে। সংগঠনটোৰ প্ৰচাৰ সচিবে এই সন্দৰ্ভত দিয়া এটা বিবৃতিত কয় যে অসমৰ আধ্যামিক আৰু জাতীয় জীৱনৰ ইতিহাস শক্তিশালী কৰা এই ভাস্কৰ্যই প্ৰাচীন অসমৰ ইতিহাসৰ আপুৰুগীয়া সমলৰ সন্ধান দিছে। এই ভাস্কৰ্য সঠিক সময়ত উপযুক্ত ৰূপত সংৰক্ষণ কৰাৰ প্ৰয়োজন বুলি বিবৃতিটোত কোৱা হৈছে। উল্লেখযোগ্য যে জনশ্ৰুতি অনুসৰি ধুবুৰী নামৰ উৎপত্তি নেতাই ধুবুনীৰ সৈতে জড়িত। জনশ্ৰুতি অনুসৰি ব্ৰহ্মপুত্ৰৰ পাৰত থকা এই ঘাটত দেৱতাসকলক কাপোৰ ধোৱা নেতাই ধুবুনীয়ে সতী বেউলাক তেওঁৰ মৃত স্বামী লক্ষীন্দৰক পুনৰ উজ্জীৱিত কৰিবলৈ পৰামৰ্শ দিছিল। এই কিংবদন্তী অনুসৰি ঠাইখনৰ নাম ধুবুৰী হোৱা বুলি প্ৰবাদ প্ৰচলিত আছে। খানাপাৰাৰ কৃষি সঞ্চালকালয়ৰ চৌহদৰ খেলপথাৰত কাইলৈৰ পৰা 1 মাৰ্চলৈ 25 সংখ্যক ৰাজ্যিক কৃষি উদ্যান শস্য মেলাৰ আয়োজন কৰা হৈছে। অসম উদ্যান শস্য সমিতিয়ে ৰাজ্য চৰকাৰৰ কৃষি সঞ্চালকালয়, উদ্যান শস্য আৰু খাদ্য প্ৰসংস্কৰণ সঞ্চালকালয়ৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগত আয়োজন কৰা এই মেলাত 75খন বিপণীয়ে অংশগ্ৰহণ কৰিব। বিপণীসমূহত বিভিন্ন জিলাৰ উন্নতমানৰ কৃষিজাত আৰু উদ্যান শস্যৰ সামগ্ৰী বিক্ৰীৰ লগতে কৃষি উদ্যান প্ৰযুক্তি বিষয়ক প্ৰদৰ্শনীৰো ব্যৱস্থা কৰা হৈছে। কৃষিমন্ত্ৰী অতুল বৰাৰ পৃষ্ঠপোষকতাত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বিদ্যুৎ চন্দন ডেকা আৰু কৃষি বিভাগৰ শীৰ্ষ বিষয়াসকলৰ পৰামৰ্শমৰ্মে এই মেলা পৰিচালনাৰ বাবে এখন আয়োজক সমিতি গঠন কৰা হৈছে। অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়াই এই মেলা মুকলি কৰিব। উল্লেখযোগ্য যে অসমত প্ৰচুৰ লাভৰ সম্ভাৱনা থকা উদ্যান শস্যৰ ক্ষেত্ৰৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে অসম উদ্যান শস্য সমিতিয়ে 1995 চনত প্ৰথমবাৰৰ বাবে মেলাৰ আয়োজন কৰিছিল। এই মেলাত প্ৰথম অৱস্থাত পুলি বাগানকৈ প্ৰাধান্য দিয়া হৈছিল। ইয়াৰ পাছত দুবাৰ আন্তৰ্জাতিক উদ্যান শস্য মেলাও অনুষ্ঠিত হয়। এইবাৰৰ মেলাত পুষ্পসজ্জা, ৰন্ধনকলা, পাচলি, সতেজ ফুল, ফল মূল, চাদৰ ওপৰত কৰা বাগিচা প্ৰতিযোগিতা আদিৰো আয়োজন কৰা হৈছে। ইয়াৰ লগতে কৃষি আৰু উদ্যান শস্য বিষয়ক কেইবাখনো আলোচনা চক্ৰ, প্ৰশিক্ষণ আদি অনুষ্ঠিত হ'ব। কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ মহমাৰা দিয়া চৰত আজি প্ৰশাসনে উচ্ছেদ অভিযান চলায়। ব্ৰহ্মপুত্ৰৰ চৰ অঞ্চলত প্ৰায় 10,000 বিঘা ভূমি দখল কৰি একাংশ লোকে গৃহ নিৰ্মাণ কৰাৰ পাছত কালি পলাশবাৰী সমজিলা আয়ুক্ত আৰু ৰাজচক্ৰ বিষয়াৰ লগতে আৰক্ষীৰ এটা দলে অঞ্চলটো পৰিদৰ্শন কৰে। আজি অঞ্চলটোত উচ্ছেদ অভিযান চলোৱা হয়। সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ অংশ হিচাপে শিৱসাগৰ জিলাত EVM আৰু VVPATৰ অতিৰিক্ত পৰীক্ষণ কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈছে। জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি পূৰ্বে বিগত বৰ্ষৰ 27 ডিচেম্বৰৰ পৰা 7 জানুৱাৰীলৈ জিলাখনত প্ৰথম পৰ্যায়ৰ পৰীক্ষণ সম্পন্ন হৈছিল। ইয়াৰ পাছত যোৱা 22 ফেব্ৰুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰীলৈ শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থকা নিৰ্বাচনী কাৰ্যালয়ত অতিৰিক্ত পৰীক্ষণ সম্পন্ন হয়। এই প্ৰক্ৰিয়াত ইলেক্ট্ৰনিক্স কৰ্পৰেচন অব ইণ্ডিয়া লিমিটেডৰ 5 গৰাকী অভিযন্তাই অংশগ্ৰহণ কৰে। বিজেপি, কংগ্ৰেছকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ প্ৰতিনিধিসকল উপস্থিত থাকি সমগ্ৰ পৰীক্ষণ প্ৰক্ৰিয়া নিৰীক্ষণ কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত হ'বলগীয়া গ্ৰুপটোৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত শ্ৰীলংকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ যোৰহাটৰ নৱনিৰ্মিত অসম মহিলা বিশ্ববিদ্যালয়ৰ নতুন চৌহদ মুকলি। সমাগত অসম বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আইন শৃংখলা ৰক্ষা কৰি নিৰ্বাচন সুকলমে পৰিচালনাৰ বাবে কামৰূপ মহানগৰ জিলা দণ্ডাধীশৰ কেতবোৰ নীতি নিৰ্দেশনা জাৰি। নগাঁও চহৰৰ যাতায়াত ব্যৱস্থা অধিক সুচল কৰি তোলাৰ বাবে আজিৰে পৰা চহৰখনত নতুনকৈ চিটিবাছ সেৱা মুকলি। আৰু ধুবুৰীৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ সংগমস্থলীত উদ্ধাৰ হোৱা নেতাই ধুবুনীৰ পদচিহ্ন বিজ্ঞানসন্মতভাৱে সংৰক্ষণৰ বাবে খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমৰ ৰাজ্য চৰকাৰৰ প্ৰতি আহান। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।